পাশাপাশি হরহর আলসারি পেছনে সরে যেতে পারবো।
প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সামৰণি অসমত 38গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি। নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে ৰাজ্যৰ সভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত বাহক। ৰাজ্যৰ 5টা লোকসভা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুঠ 38গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি অন্তিম দিনত 26গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কাজিৰঙা লোকসভা সমষ্টিৰ বাবে 9গৰাকী, শোণিতপুৰৰ বাবে 7গৰাকী, লখিমপুৰৰ বাবে 5গৰাকী, ডিব্ৰুগড়ৰ বাবে 1গৰাকী আৰু যোৰহাটৰ বাবে 4গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত আৰু অন্যান্য সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা ইপিনে বিজেপি মিত্ৰজোঁটৰ অন্য এগৰাকী প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই কাজিৰঙা সমষ্টিৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মা, অগ্ৰপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী অজন্ত নেওগৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কামাখ্যা প্ৰসাদ দাসাক সমৰ্থন জনাবলৈ ৰাইজক আহ্বান জনায়। কাজিৰঙা লোকসভা সমষ্টিৰ পুনৰ নিৰ্বাচন সন্দৰ্ভত আমাৰ জিলাখনৰ সংবাদদাতাই এইদৰে কয়।
2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আজি গোলাঘাটত কেইবা সহস্ৰাধিক দলীয় নেতাকৰ্মীক লগত লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰি 10নং কাজিৰঙা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই মনোনয়ন পত্ৰ দাখিলৰ সময়ত আজি শ্ৰীদাসাইৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্তমন্ত্ৰী অজন্ত নেওগৰ লগতে কেইবাগৰাকী বিধায়িনী প্ৰাৰ্থীগৰাকীক সহযোগিতা কৰে। উল্লেখযোগ্য যে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰতে বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ইফালে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কামাখ্যা প্ৰসাদ দাসাই বিত্তমন্ত্ৰী অজন্ত দেওবৰ গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠিকাৰ উপস্থিত সাক্ষীক গ্ৰহণ কৰে। তদুপৰি আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা 10নং কাজিৰঙা লোকসভা সমষ্টিৰ বাবে 9জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ হৈ কামাখ্যা প্ৰসাদ দাসা, অসম জনমৰ্চাৰ হৈ সেলিম আহমেদ, নিৰ্দলীয় পাৰ্টী হিচাপে দিলৱাৰা বেগম চৌধুৰী, আব্দুল হক, দিলীপ জ্যোতি ভূঞা, জ্যোতিষকৰ ৰঞ্জন গোস্বামী, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ হৈ অমিয়া ৰেখা গুপ্তা, ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ আঠাৱালীৰ হৈ ফজাইল আহমেদ মজুমদাৰ আৰু ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ হৈ ছাহেল আহমেদ মজুমদাৰে কাজিৰঙা সংসদীয় সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই সমৰ্থকৰ সৈতে জিলাৰ কাৰ্যালয়ত উপস্থিত হৈ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে। তেওঁ মনোনয়ন দাখিলৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিনহাল, জয়ন্ত মল্ল বৰুৱা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকী বিধায়ক আৰু দলীয় নেতা উপস্থিত থাকে। একেদৰে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌন্দিন্য, BPFৰ প্ৰাৰ্থী ৰাজু দেৱী, GPSৰ প্ৰাৰ্থী ৰিংকু ৰায়েও মনোনয়ন দাখিল কৰে। শোণিতপুৰ লোকসভা সমষ্টিত মনোনয়ন দাখিল সন্দৰ্ভত আমাৰ শোণিতপুৰৰ সংবাদদাতা ৰজত ভৰদ্বাজে এইদৰে কয়।
হয়, আজি শোণিতপুৰ জিলাৰ 11নং শোণিতপুৰ লোকসভা সমষ্টিৰে অন্তিম দিনাৰ নমিনেশ্যন শেষ হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা ৰঞ্জিত দত্তই আজি মনোনয়ন পত্ৰ দাখিল কৰিলে। সহস্ৰাধিক লোকৰ সমাগমত মন্ত্ৰী অশোক সিংহ, জয়ন্ত মল্ল বৰুৱা, ভৱেশ কলিতাৰ লগতে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ সমূহ বিধায়কসকলৰ উপস্থিতিতে আজি ৰঞ্জিত দত্তই মনোনয়ন পত্ৰ জমা কৰিছে। সেইধৰণে আম আদমী পাৰ্টীৰ পৰা, GPSৰ পৰা, ভোটাৰ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ পৰা আৰু BPSৰ পৰাও মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। ইয়াৰ লগতে শোণিতপুৰ জিলাৰ মুঠ 9জন প্ৰাৰ্থীয়ে আজি 11নং শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদসকলৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে।
লখিমপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই আজি মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে আন কেইবাগৰাকী দলীয় নেতাৰ উপস্থিত শ্ৰী হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিছে। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ থানোৱাই মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁ মনোনয়ন দাখিলৰ সময়ত দলটোৰ ৰাষ্ট্ৰীয় নেতা মনীষ কৌশিক, ৰাজ্যিক সভাপতি ডঃ ভূপেন চৌধুৰীকে ধৰি কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ বাবে ইতিমধ্যে বিজেপিৰ ধৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱা, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এইটো পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 89খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু আৰু কাশ্মীৰৰ 1টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। এই পৰ্যায়ত কাইলৈ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 5 এপ্ৰিলত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু 8 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অৱশ্যে 6 এপ্ৰিলত জম্মু আৰু কাশ্মীৰত মনোনয়ন পৰীক্ষা কৰা হ'ব। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নিৰ্বাচনী প্ৰচাৰৰ অংশস্বৰূপে বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত সভাত অংশ লয়। একেদৰে যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি মাজুলীৰ কেইবাটাও নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ নেতাগৰাকীহীন বিধায়িকা ৰঞ্জিতা দাসেও প্ৰচাৰ অভিযানত অংশ লয়। জেংৰাইমুখ, জোৰবিল, দেউৰী গাঁও কংগ্ৰেছৰ প্ৰচাৰ সভাত অংশ লৈ বিধায়িকাগৰাকীয়ে ৰাইজৰ সমস্যাৰ বুজ লয়। লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী প্ৰদান বৰুৱাই সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। গগামুখৰ নিৰ্মাং, বৰগাম, কচুতলী, জয়ৰামপুৰ, নলবাৰী, চুতীয়াপাৰা আদি অঞ্চলত তেওঁ প্ৰচাৰ চলায়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি নুৰীণ জ্যোতি গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। একেদৰে বিজেপিৰ কামলপুৰ জিলাৰ অন্তৰ্গত প্ৰতিটো বিভাগত লোকসভা নিৰ্বাচন উপলক্ষে প্ৰচাৰ অভিযান অব্যাহত আছে। বি টি আৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাই আজি নিৰ্বাচনী প্ৰচাৰত অংশ লয়। তেওঁ গলবাৰী মণ্ডলৰ প্ৰতিটো বুথৰ সভাপতিৰ ঘৰত বিজেপি পতাকা উত্তোলন আৰু নিৰ্বাচনী প্ৰচাৰ সংলগ্ন কৰাৰ লগতে বুথৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি সামৰণি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিব। বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰে ৰাজ্যখনত নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ হৈ দলৰ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মন্ত্ৰী স্মৃতি ইৰাণী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মন্ত্ৰী অৰ্জুন মুণ্ডাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই এপ্ৰিলৰ প্ৰথম সপ্তাহতে ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অহা 2 এপ্ৰিলত ৰাজ্যত প্ৰচাৰ চলোৱাৰ কথা। তদুপৰি দলৰ নেতা ৰাহুল গান্ধীকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰচাৰ অভিযানত অংশ ল'ব। একেদৰে আম আদমী পাৰ্টীৰ তৃণমূল কংগ্ৰেছকে ধৰি অন্যান্য দলসমূহেও পৰৱৰ্তী সময়ত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিব। নিৰ্বাচন আয়োগে বিজেপিৰ হিমাচল প্ৰদেশৰ নন্দি সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী কংগনা ৰাণাৱটৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া সুলেক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আয়োগে বিজেপিৰ সাংসদ দিলীপ ঘোষকো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
অহা 19 এপ্ৰিলত ৰাজ্যৰ 5টা লোকসভা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাত নিৰ্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয়প্ৰকাশ শিৱহাৰীক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। পৰ্যবেক্ষকগৰাকীয়ে ৰাজ্যৰ নিৰ্বাচন সংক্ৰান্তীয় ওজৰ আপত্তি থাকিলে 8638545057 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহান জনাইছে। তেওঁ লগতে কোনো প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিজৰ বিচাৰ বিবেচনাৰে ভোটদান কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ শেহতীয়া অৱস্থা আজি পৰ্যালোচনা কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া স্বপ্নীল পালে, সংশ্লিষ্ট কোষৰ ভাৰপ্ৰাপ্ত বিষয়া, চক্ৰ বিষয়া আৰু খণ্ড বিষয়াসকলৰ বিভিন্ন বিষয় সন্দৰ্ভত অৱগত হয়। এই সভাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ন্যূনতম আৱশ্যকীয় সুবিধাসমূহ উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। তেওঁ কেন্দ্ৰসমূহক বিজুলী, পানী যোগান, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, প্ৰতিবন্ধীসকলৰ বাবে ৰেম্প আদি সা সুবিধা ৰখাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টিত মুঠ 679টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে 50% ভোটগ্ৰহণ কেন্দ্ৰতে এইবাৰ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াই এখন জাননীৰ জৰিয়তে আসন্ন লোকসভা নিৰ্বাচনত সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ ব্যয় পঞ্জী নিৰীক্ষণৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি অহা 5 আৰু 17 এপ্ৰিলত লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু 11 এপ্ৰিলত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষ দিনৰ 10 বজাৰ পৰা বিয়লি 5 বজালৈ ব্যয়পঞ্জী নিৰীক্ষণ কৰা হ'ব। গোলাঘাট জিলাৰ অন্তৰ্গত বোকাঘাট উপজিলাত আজি লোকসভা নিৰ্বাচনৰ শুভংকৰ উন্মোচন কৰা হয়। ভোটদাতাসকলৰ মাজত ভোটদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত শ্ৰীপ কোষৰ উদ্যোগত আজি বিন্দু নামৰ শুভংকৰটো অসমৰ অন্যতম সম্পদ এটা সৰ্বযুক্ত গৌৰৱ প্ৰতীক হিচাপে লৈ প্ৰস্তুত কৰা হৈছে। বোকাঘাটৰ জিলা নিৰ্বাচনী বিষয়া চিমিকৰণে শুভংকৰটো উন্মোচন কৰে। ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে দক্ষিণ শালমাৰা মানকাছল জিলাত 416 গৰাকী প্ৰথম পলিং বিষয়াক আজি ভোটগ্ৰহণৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে জিলাখনত 347টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত কালি 416 গৰাকী প্ৰিজাইডিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। কাইলৈ দ্বিতীয় আৰু পৰহিলৈ তৃতীয় পলিং বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন সৰ্বাম্মক কৰি তোলাৰ লক্ষ্যৰে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলক নিজ বাসগৃহৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰিব। আয়োগে লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মীসকলে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু 40%তকৈও অধিক প্ৰতিবন্ধী ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থাৰ অধীনত এজন ভিডিঅগ্ৰাফাৰৰ সৈতে দুজন ভোটগ্ৰহণকাৰী বিষয়াই যোগ্য ভোটাৰক সাক্ষাৎ কৰি ভোটাৰৰ বাসগৃহত ভোটদান প্ৰক্ৰিয়া ৰেকৰ্ড কৰিব। আনহাতে এই 2 শ্ৰেণীৰ ভোটাৰে যদি নিজেই গৈ কেন্দ্ৰত ভোটদান কৰিব খোজে তেন্তে তেওঁলোকক ৰেম্প, অপেক্ষাৰ স্থান, হুইল চেয়াৰ, শৌচাগাৰ আদিৰ বিশেষ সুবিধা প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ দিনা প্ৰতিটো ভোট কেন্দ্ৰতে প্ৰতিবন্ধী ভোটাৰ আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰসকলৰ বাবে উপযুক্ত পৰিবহণৰ সুবিধা কৰিবলৈও আয়োগে নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিছে। এই শ্ৰেণীৰ ভোটাৰসকলে সক্ষম ECI এপৰ জৰিয়তে পঞ্জীয়ন কৰি হুইল চেয়াৰৰ সুবিধা লাভৰ বাবে অনুৰোধ কৰিব পাৰিব। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষভাৱে সক্ষম ভোটাৰসকলৰ প্ৰয়োজন সম্পৰ্কে ভোটগ্ৰহণকাৰী কৰ্মীসকলক সংবেদনশীল কৰি তোলাত অধিক গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি বাক শক্তি আৰু শ্ৰৱণ শক্তিৰ দুৰ্বলতা থকা ভোটাৰসকলৰ বাবেও বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ কেন্দ্ৰসমূহত দৃষ্টিহীন ব্যক্তিসকলে নিৰ্বাচন পৰিচালনা অধিনিয়ম 1961ৰ নিয়ম অনুসৰি নিজৰ হৈ ভোট দিবলৈ এগৰাকী ব্যক্তিক লগত নিব পাৰিব। তদুপৰি যিহেতু ভোটগ্ৰহণ কেন্দ্ৰসমূহত ব্ৰেইল লিপিত যুগুতোৱা প্ৰতিৰূপী বেলট কাকত উপলব্ধ হ'ব, সেয়েহে দৃষ্টিহীন ব্যক্তিসকলে এই বেলট ব্যৱহাৰ কৰিব পাৰিব আৰু সংঘীৰ পৰা কোনো সহায় নোলোৱাকৈয়ে EVMৰ বেলট ইউনিটত ব্ৰেইল সুবিধা ব্যৱহাৰ কৰি নিজেই ভোটদান কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে 85 বছৰৰ ঊৰ্ধৰ তথা বিশেষভাৱে সক্ষম ভোটদাতাসকলক নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা প্ৰদানৰ ব্যৱস্থা লৈছে। জিলা নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি এই ভোটদাতাসকলে নিজৰ প্ৰপত্ৰ পূৰণৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। ইচ্ছুক ভোটদাতাসকলে জিলা নিৰ্বাচন বিভাগ নতুবা জিলা প্ৰশাসনৰ ৱেবছাইটৰ পৰা সংশ্লিষ্ট প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব। জনজাতিৰ প্ৰমাণ পত্ৰৰ বিষয় সন্দৰ্ভত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক সকাহ লাভ কৰিছে। সাংসদ শৰণীয়া বড়ো জনজাতিৰ অন্তৰ্গত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে জাৰি কৰা নিৰ্দেশত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰে। উল্লেখযোগ্য যে এজন ব্যক্তিয়ে সাংসদগৰাকী বড়ো জনজাতিৰ নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিত অভিযোগ দাখিল কৰিছিল। নিৰীক্ষণ সমিতিয়ে দীৰ্ঘদিন ধৰি অনুসন্ধান চলাই সাংসদগৰাকীক বড়ো জনজাতিৰ নহয় বুলি নিৰ্দেশ দিয়ে। পিছত ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগে সাংসদ শৰণীয়াৰ জনজাতি প্ৰমাণ পত্ৰ দাখিল কৰে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সাংসদগৰাকীয়ে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে। এই লেখ আবেদনৰ শুনানি গ্ৰহণৰ অন্তত উচ্চ ন্যায়ালয়ে সাংসদ শৰণীয়াক জনজাতি নহয় বুলি জাৰি কৰা নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ফলত নৱকুমাৰ শৰণীয়াই অনাগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাট প্ৰশস্ত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দুয়োটা দল প্ৰতিযোগিতাত নিজৰ প্ৰথম জয়ৰ লক্ষ্যৰে খেলখনত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগে আগে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সামৰণি। অসমত 38 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ।